Iya, akah bani. Bateri koisu, onkuri juti hormai. Itir perdana bateri humuhul. Perdana Menteri Narendra Modi kailai nubin dili pra. 82,000 koti tukar odik bekhabekha. Bibhinna juba kendi korakhe mukali koribo. Kendra Griha Menteri Amit Shah aji Rohtakor Maharshi Dayanand Biswavidyalaya sahalot onusthito khadi karigar mohotsobot ongkhogrohon kore. দেশৰ প্ৰতিৰক্ষা ৰপ্তানি 2029 চনৰ ভিতৰত 50,000 কোটি টকা স্পৰ্শ কৰিব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি দ্বিতীয় দিনাৰ অন্তত ভাৰতে 5টা উইকেট হেৰুৱাই 448 ৰাণ কৰে আৰু ভাৰতৰ মীৰাবাই চানুৱে নৰৱেৰ ফৰ্ডত চলি থকা বিশ্ব ভাৰোত্তল চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ পৰা 62,000 কোটি টকাৰো অধিক ব্যয়সাপেক্ষ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব। যুৱক যুৱতীসকলৰ বিকাশৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ 1,000 চৰকাৰী ITI উন্নয়নৰ বাবে PM সেতুৰ শুভাৰম্ভ কৰিব। শ্ৰীমোদীয়ে বিহাৰৰ পুনৰ্গঠিত মুখ্যমন্ত্ৰী নিশ্চয় স্বয়ং সহায়তা ভাট্টা যোজনা মুকলি কৰিব, যাৰ অধীনত 500,000 স্নাতকক দুবছৰৰ বাবে 1,000 টকাকৈ মাহিলী ভাট্টা প্ৰদান কৰা হ'ব। উদ্যোগমুখী পাঠ্যক্ৰম আৰু বৃত্তিমূলক শিক্ষা উন্নত কৰাৰ উদ্দেশ্যে তেওঁ বিহাৰত জননায়ক কৰ্পূৰী ঠাকুৰ দক্ষতা বিশ্ববিদ্যালয়ো মুকলি কৰিব। শ্ৰীমোদীয়ে বিহাৰৰ 4খন বিশ্ববিদ্যালয়ত নতুন শৈক্ষিক আৰু গৱেষণাৰ সুবিধাৰ বাবে বিভিন্ন ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিহতা NIT পাটনাৰ নতুন চৌহদো মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে 36খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নবোদয় বিদ্যালয় আৰু একলব্য মডেল আৱাসিক বিদ্যালয়ত স্থাপন কৰা 1,200টা বৃত্তিমূলক দক্ষতা গৱেষণাগাৰো মুকলি কৰিব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি IIT-ৰ পৰা শীৰ্ষস্থান দখল কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ভাৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত আগবাঢ়িছে। যেতিয়া স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰা হ'ব সেই সময়ত খাদীয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব বুলি তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত খাদী কাৰিকৰ মহোৎসৱত শিপিনীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ দিশত খাদীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। খাদী গ্ৰাম্য উদ্যোগে লাখ লাখ শিপিনীৰ বাবে এক শক্তিশালী মঞ্চত পৰিণত হৈছে বুলি তেওঁ কয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হাৰিয়ানাৰ পঞ্চকুলাত নৱনিৰ্মিত খাদী গ্ৰাম্য উদ্যোগ আয়োগৰ কাৰ্যালয় আৰু ফাণ্ডাৰকে ধৰি PM EGP গোট, কেন্দ্ৰীয় পুনে প্লাণ্ট আৰু খাদী গ্ৰাম্য উদ্যোগৰ ভৱনসমূহ ভাৰ্চুৱেলি মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ সময়ত কল্পনা কৰা স্বৰাজৰ দৃষ্টিভংগী স্বদেশী আৰু মাতৃভাষা অবিহনে সম্পূৰ্ণ হ'ব নোৱাৰে। আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী আৰু স্বদেশী শ্লোগান প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে উপকাৰী বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী শেহতীয়াকৈ 395তকৈ অধিক সামগ্ৰীৰ GST হ্ৰাস কৰি দীপাৱলীৰ উপহাৰ দিয়ে বুলিও তেওঁ কয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে দেশৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে বৰ্তমানৰ 24,000 কোটি টকাৰ পৰা 2029 চনৰ ভিতৰত 50,000 কোটি টকা স্পৰ্শ কৰিব। তেওঁ কয় যে 11 বছৰ পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি মাত্ৰ 600 কোটি টকা আছিল আৰু বৰ্তমানৰ সেই দিনটো দূৰত নাই যেতিয়া ভাৰত বিশ্বৰ প্ৰতিৰক্ষা কাৰখানাত পৰিণত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি হায়দৰাবাদত 3-দিনীয়া জইন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থা জিটো কানেক প্ৰদৰ্শনী মুকলি কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীও উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শ্ৰীসিঙে কয় যে প্ৰতিৰক্ষা খণ্ডকে ধৰি আন সকলো খণ্ডই স্বাৱলম্বিতা অৰ্জনৰ লক্ষ্যৰে আত্মনিৰ্ভৰ ভাৰত হোৱাৰ দিশত আগবাঢ়িছে। তেওঁ কয় যে মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ জৰিয়তে প্ৰতিৰক্ষা ব্যৱস্থাত থলুৱা সামগ্ৰী ব্যৱহাৰ কৰা সম্ভৱ হৈছে আৰু তেজস লাইট কম্বেট এয়াৰক্ৰাফ্টৰ 66% অংশই ভাৰতত নিৰ্মিত। 2030 চনৰ ভিতৰত দেশ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ'বলৈ সাজু হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতে মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত পুতলৰ পৰা আৰম্ভ কৰি টেংকলৈকে সকলো সামগ্ৰী উৎপাদন কৰি আছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু জাপানৰ ভূমি আন্তঃগাঁথনি পৰিবহণ আৰু পৰ্যটন মন্ত্ৰী HC হিৰামাছা নাকানুৱে আজি চুৰাট হাইস্পীড ৰেল নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে তেওঁলোকৰ ভ্ৰমণৰ সময়ত উচ্চগতিৰ আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ উপাদান, উন্নত ট্ৰেক শ্লেব লিংকাৰ আৰু ট্ৰেক শ্লেব সংযোজক সুবিধাকে ধৰি মুম্বাই আহমেদাবাদ হাইস্পীড ৰেল প্ৰকল্পৰ উল্লেখযোগ্য দিশসমূহ পৰ্যালোচনা কৰে। প্ৰকল্পটোৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি দুয়োজন নেতাই নিৰ্মাণস্থলীত বজাই ৰখা উচ্চমানৰ মানদণ্ডৰ প্ৰশংসা কৰে আৰু নিৰ্মাণৰ দ্ৰুতগতিৰ প্ৰশংসা কৰে। এই যৌথ ভ্ৰমণে ভাৰতৰ প্ৰথম বুলেট ট্ৰেইন কৰিডৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত গভীৰ অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। স্থলসেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ ত্ৰিবেদীয়ে পাকিস্তানক সকীয়াই দিয়ে যে যদিহে দেশখনে কোনো নতুন শত্ৰুতাৰ চেষ্টা কৰে তেন্তে ভূগোলত থকা বা ইতিহাস হোৱাৰ মাজৰ পৰা পাকিস্তানে এটা বাছি ল'ব লাগিব। আজি ৰাজস্থানৰ শ্ৰীগংগানগৰৰ সমীপৰ 22 MD সীমান্তৱৰ্তী গাঁৱৰ এটা সেনা চকীত সেনা জোৱানসকলক সম্বোধন কৰি জেনেৰেল ত্ৰিবেদীয়ে এই মন্তব্য কৰে। সেনাপ্ৰধানগৰাকীয়ে লগতে কয় যে অপাৰেচন সিন্দুৰৰ প্ৰাথমিক সফলতা আছিল পাকিস্তানত সন্ত্ৰাসবাদী সংগঠনসমূহে ব্যৱহাৰ কৰা 9টা ঘাটি ধ্বংস কৰা। সেনাপ্ৰধানগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে অভিযানটোৰ নাম সিন্দুৰ ৰাখি ইয়াৰ তাৎপৰ্যৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানত সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ ত্ৰিবেদী অপাৰেচন সিন্দুৰৰ সময়ত কৰা অসাধাৰণ কামৰ বাবে 3 সেনা বিষয়া আৰু কেইবাজনো জোৱানক সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় চৰকাৰে 2025-26 বাবে 45 বিত্ত আয়োগৰ অধীনত মিজোৰামৰ স্থানীয় গ্ৰাম্য নিকায়সমূহলৈ 14,44,00,000 টকাৰ দ্বিতীয় কিস্তিৰ অনুদান মুকলি কৰিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে জনোৱা মতে এই অনুদানৰ জৰিয়তে ৰাজ্যখনৰ 808 যোগ্য গাঁও পৰিষদ উপকৃত হ'ব। এই অনুদানসমূহ ঘৰুৱা আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিশোধন, খোৱা পানীৰ যোগান আৰু বৰষুণৰ পানী সংগ্ৰহকে ধৰি অনাময় আৰু মুকলিত মলত্যাগমুক্ত ব্যৱস্থাৰ সৈতে জড়িত মৌলিক সেৱাসমূহৰ বাবে ব্যৱহাৰ কৰা হ'ব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াই আজি কুৱালালামপুৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সন্মিলনত অংশগ্ৰহণ কৰাৰ সময়ত সংস্থাৰ সভাপতি আৰু মালয়েছিয়া তথা উগাণ্ডাৰ প্ৰতিনিধি দলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰে যে এই বৈঠকৰ সময়ছোৱাত তেওঁলোকে দক্ষতা, সুৰক্ষিত শ্ৰমিক গতিশীলতা আৰু সামাজিক সুৰক্ষাৰ সহযোগিতাৰ পাৰস্পৰিক স্বীকৃতিৰ বিষয়ে আলোচনা কৰে। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে যে ISSA-ৰ অধ্যক্ষই ভাৰতক সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত লাভ কৰা কৃতিত্বৰ বাবে অভিনন্দন জনায় আৰু কম সময়ৰ ভিতৰতে সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা উল্লেখযোগ্য পদক্ষেপৰ বাবে শলাগ লয়। উল্লেখযোগ্য যে ভাৰতে আজি সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত অসাধাৰণ সাফল্যৰ বাবে 2025 সন্মানীয় আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থা বঁটা লাভ কৰে। মালয়েছিয়াৰ মানৱ সম্পদ মন্ত্ৰী ষ্টিভেন চিম চি কিয়ঙৰ সৈতে হোৱা বৈঠকত শ্ৰীমাণ্ডাভিয়াই ভাৰতৰ পেছাদাৰী আৰু কৰ্ম শক্তিৰ জৰিয়তে মালয়েছিয়াৰ শ্ৰম বজাৰখনৰ প্ৰয়োজনীয়তাক সমৰ্থন কৰিবলৈ ভাৰতৰ প্ৰস্তুতিৰ কথা দোহাৰে। ম্যানমাৰৰ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আজি পুৱা 3:43 3.6 প্ৰাবল্যৰ এটা ভূমিকম্পই দেশখনক জোকাৰি যায়। পৃথিৱীৰ খোলাৰ 60 কিলোমিটাৰ তলত এই ভূমিকম্পৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বে কালিও ম্যানমাৰত 3.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। আহমেদাবাদত অনুষ্ঠিত প্ৰথমখন টেষ্ট মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে দ্বিতীয় দিনৰ খেলৰ অন্তত 5টা উইকেটৰ বিনিময়ত 448 সংগ্ৰহ কৰে। ৱাশ্বিংটন সুন্দৰ 9 আৰু ৰবীন্দ্ৰ জাদেজাই 104 কৰি অপৰাজিত হৈ আছে। দলটোৰ হৈ KL ৰাহুলে 100 আৰু ধ্ৰুৱ জুৰেলে 125 কৰি আউট হয়। ভাৰতীয় ভাৰত্তোলক মীৰাবাই চানুৱে নৰৱেৰ ফৰ্ডেত চলি থকা বিশ্ব ভাৰত্তোলন চেম্পিয়নশ্বিপ 2025 ৰূপৰ পদক অৰ্জন কৰিছে। 48 কিলোগ্ৰাম ওজন শাখাত অংশগ্ৰহণ কৰা চানুৱে মুঠ 199 কিলোগ্ৰাম ভাৰ উত্তোলন কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ কৰে। উত্তৰ কোৰিয়াৰ ৰি চংগামে এই শাখাত 3টা সোণৰ পদক অৰ্জন কৰি প্ৰতিযোগিতাখনত আধিপত্য বিস্তাৰ কৰে। ৰিয়ে 91 কিলোগ্ৰাম স্নেচ আৰু 122 কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্কত মুঠ 213 কিলোগ্ৰাম উত্তোলন কৰি নতুন বিশ্ব অভিলেখ কৰে। এই শাখাত থাইলেণ্ডৰ থানিয়থন চুকাচাৰুৱেনে 198 কিলোগ্ৰাম উত্তোলন কৰি ব্ৰঞ্জৰ পদক দখল কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ পৰা 62,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষত বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত খাদী কাৰিকৰ মহোৎসৱত অংশগ্ৰহণ কৰে। দেশৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে 2029 ভিতৰত 50,000 কোটি টকা স্পৰ্শ কৰিব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি দ্বিতীয় দিনৰ অন্তত ভাৰতে 5টা উইকেট হেৰুৱাই 448 কৰে। আৰু ভাৰতৰ মীৰাবাই চানুৱে নৰৱেৰ ফৰ্ডেত চলি থকা বিশ্ব ভাৰত্তোলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছে। এতিয়াৰ বাতৰি ইমানতে হ'ব। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।